এতিয়া প্ৰধান বাতৰিসমূহ হৈছে 40 কোটি টকা ব্যয় সাপেক্ষে অসমমালা আঁচনিৰ অধীনত লখিমপুৰৰ নোৱালীৰ পৰা কলিতা গাঁও চাৰিআলিলৈ পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন, গুৱাহাটীত আজিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় বস্ত্ৰ সন্মিলন, ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে কাইলৈ চতুৰ্থ বৰ্গৰ 4374 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ আৰু শিলচৰত আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত ৰাজনীতিবিদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা কবীন্দ্ৰ পুৰকায়স্থৰ শেষকৃত্য। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে 132 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশ লয়। মুখ্যমন্ত্ৰীয়ে 40 কোটি টকা ব্যয় সাপেক্ষে অসমমালা আঁচনিৰ অধীনত নোৱালীৰ পৰা কলিতা গাঁও চাৰিআলিলৈ পথৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে 52 কোটি টকা ব্যয় সাপেক্ষে চুকুলিভৰীয়াত নিৰ্মাণ কৰিবলগীয়া সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ নতুন ভৱন আৰু 10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া পয়ঃ প্ৰণালী নিষ্কাশন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লখিমপুৰ বিধানসভা সমষ্টিৰ 27,804 গৰাকী মহিলা উদ্যমিতা পুঁজিৰ চেক প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে 30 কোটি টকা ব্যয় সাপেক্ষে জহিঙত নিৰ্মাণ কৰা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰিব। গুৱাহাটীত আজিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় বস্ত্ৰ সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনখনৰ বিষয়বস্তু হৈছে ভাৰতৰ বস্ত্ৰ বয়ন, বিকাশ, ঐতিহ্য আৰু উদ্ভাৱন। এই সন্মিলনত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহৰ বস্ত্ৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ লক্ষ্য হৈছে বস্ত্ৰখণ্ডত নতুন নীতি, বিনিয়োগ, বহন ক্ষমতা, ৰপ্তানি, আন্তঃগাঁথনিৰ বিকাশ আৰু বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত প্ৰযুক্তিগত উন্নয়নৰ দিশসমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰা। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে 2030 চনৰ ভিতৰত ভাৰতে বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত গোলকীয়ভাৱে সুকীয়া পৰিচয় গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি কাম কৰিবলৈ বিচাৰিছে। সন্মিলনৰ আজি উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। শ্ৰীমাৰ্ঘেৰিটাই তেওঁৰ ভাষণত এই সন্মিলনে ভাৰতৰ বস্ত্ৰশিল্পক গোলকীয়ভাৱে প্ৰাসংগিক, শক্তিশালী অৰ্থনীতি আৰু আমাৰ শিপাৰ সৈতে সম্পৰ্কিত হৈ থকাক প্ৰতিফলিত কৰে বুলি উল্লেখ কৰে। সন্মিলনৰ সৈতে সংগতি ৰাখি দেশৰ বস্ত্ৰ, শক্তি, উদ্ভাৱন আৰু সমৃদ্ধ ঐতিহ্যক চিহ্নিত কৰা এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। এই সন্মিলনে জিলাসমূহত বস্ত্ৰৰ মূল্য শৃংখল শক্তিশালী কৰাৰ লক্ষ্যৰে সৰ্বশ্ৰেষ্ঠ অনুশীলন, প্ৰত্যাহ্বান আৰু নীতিগত পৰামৰ্শসমূহৰ আদান প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অচিৰে মুঠ 11,013 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। এই অনুসৰি কাইলৈ এডিআৰত উত্তীৰ্ণ হোৱা 4374 গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক গুৱাহাটী খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে জনোৱা অনুসৰি পৰহিলৈ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত এডিআৰত উত্তীৰ্ণ হোৱা 6347 গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। একেদৰে 12 জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত এডিআৰত উত্তীৰ্ণ 292 গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই নিযুক্তি সম্পন্ন হলে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা 1,45,664ৰ পৰা 1,56,670লৈ বৃদ্ধি পাব। চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱৰ ঠেংফাখৰী ফোঠাৰত কাইলৈৰ পৰা 3 দিনীয়াকৈ হ'বলগীয়া বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা 9 বজাত ডঃ মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ BTCৰ কাৰ্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰগয়াৰীয়ে মুকলি কৰিব। ইয়াৰ পাছতে পদ্মলোচন বড়ো সোঁৱৰণী মুখ্য তোৰণ মুকলি কৰা হ'ব। ইয়াৰ পাছতে প্ৰতিনিধি শিবিৰ আৰু স্বেচ্ছাসেৱক শিবিৰসমূহ মুকলি কৰা হ'ব। দিনৰ 11:30 বজাত সপোনৰ পৰা গন্তব্যস্থানলৈ প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ কৌশল শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। বিয়লি 3 বজাত কবি সন্মিলন আৰু 4:30 বজাত বড়োসকলৰ সমসাময়িক আৰ্থ সামাজিক জীৱন অন্বেষণ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। পৰহিলৈ স্মৃতি গ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। 11 জানুৱাৰীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। বড়ো সাহিত্য সভাৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়।
চিৰাং জিলাৰ বিজনী মহকুমাৰ বৰলাও গাঁৱৰ ঠেংফাকচি পথাৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব পৌৰসাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশন। এই উপলক্ষে আয়োজক সমিতি ইতিমধ্যে সাহিত্য সভাৰ অধিৱেশনৰ বাবে প্ৰয়োজনীয় সমিতিসমূহৰ জৰিয়তে কাম কাজ সম্পূৰ্ণ কৰি তুলিছে। বিভিন্ন বিভাগৰ প্ৰদৰ্শনী বিপণী প্ৰস্তুত কৰি তোলাৰ লগতে বড়োসকলৰ জাতীয় জীৱনৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ গ্ৰাম্য চিত্ৰৰ বাবে প্ৰদৰ্শনীস্থলীত ঘৰ সাজি তুলিছে। মূল মণ্ডপ আৰু মূল প্ৰৱেশদ্বাৰৰ কামো সম্পূৰ্ণ হোৱা দেখা গৈছে। দেশ বিদেশৰ পৰা এই অধিৱেশনত 4,000 প্ৰতিনিধি অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 11 জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে এই অধিৱেশনত অংশ লোৱাৰ কথা।
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত ৰাজনীতিবিদ তথা বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা কবীন্দ্ৰ পুৰকায়স্থৰ শেষকৃত্য আজি শিলচৰৰ শ্মশানঘাটত সম্পন্ন হ'ব। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা তেওঁৰ নশ্বৰ দেহ কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়লৈ নিয়া হৈছে। ইয়াৰ পাছত তেওঁৰ নশ্বৰ দেহ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ লৈ যোৱা হয়। সম্প্ৰতি তেওঁৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে। কিছু সময়ৰ পাছতে সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কালি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত 95 বছৰ বয়সত দেহাৱসান ঘটে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে এটা বাৰ্তাত পুৰকায়স্থই প্ৰাক্তন মন্ত্ৰী আৰু লোকসভাৰ সদস্য হিচাপে নিষ্ঠাৰে আগবঢ়োৱা সেৱাৰ কথা উল্লেখ কৰাৰ লগতে অসমৰ উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা স্মৰণ কৰে। এটা শোকবাৰ্তাত শ্ৰীমোদীয়ে সমাজ সেৱাৰ প্ৰতি পুৰকায়স্থৰ দায়বদ্ধতা আৰু অসমৰ প্ৰগতিৰ ক্ষেত্ৰত অৱদান সদায় স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে। ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম প্ৰতিষ্ঠাপকগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে আজি সকলো দলীয় কাৰ্যসূচী বাতিল কৰাৰ লগতে দলটোৰ সকলো কাৰ্যালয়ত দলীয় পতাকা অৰ্ধনমিত কৰি ৰখা হৈছে। চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰা দেশজুৰি লোকপিয়ল আৰম্ভ হ'ব। গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত কালি অধিসূচনা জাৰি কৰিছে। দুটা পৰ্যায়ত হ'বলগীয়া লোকপিয়লৰ প্ৰথম পৰ্যায় 1 এপ্ৰিলৰ পৰা 30 ছেপ্টেম্বৰলৈ চলিব। ভাৰতৰ ৰেজিষ্টাৰ জেনেৰেলৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰথম পৰ্যায়ত ঘৰৰ তালিকাভুক্ত আৰু গৃহ গণনা কৰা হ'ব। 2027 বৰ্ষৰ পহিলাতে লোকগণনা আৰম্ভ হ'ব। এইবাৰ লোকপিয়লত পোনপ্ৰথমবাৰৰ বাবে স্বগণনাৰ ব্যৱস্থা কৰা হৈছে। এই অনুসৰি নিৰ্ধাৰিত সময়ছোৱাৰ ভিতৰত ঘৰে ঘৰে গৈ তালিকাভুক্ত কৰাৰ পূৰ্বে 15 দিনৰ বাবে নাগৰিকে ডিজিটেল মাধ্যমত নিজাববীয়াকৈ তথ্য পাতি দাখিল কৰিব পাৰিব। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত স্বাস্থ্যসেৱা আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত ধুবুৰী জিলাত আজি প্ৰাপ্তবয়স্কসকলৰ বাবে বিনামূলীয়াকৈ জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে। ধুবুৰী জিলাৰ মুখ্য স্বাস্থ্য বিষয়া জনোৱাৰ মতে আজিৰে পৰা 21 জানুৱাৰীলৈ এই অভিযান চলিব। 15 বছৰ ঊৰ্ধৰ সকলো নাগৰিকক বিনামূলীয়াকৈ প্ৰতিষেধক দিয়া হ'ব। ধুবুৰী জিলাত মুঠ 273টা দলে 879,752 জন লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লৈছে। শ্ৰীভূমি জিলাতো আজি 15 বছৰৰ পৰা 65 বছৰৰ লোকসকলৰ বাবে জাপানীজ এনকেফেলাইটিছৰ বিনামূলীয়া প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 দৰং জিলা কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি সন্দৰ্ভত জিলাখনৰ কৃষি বিষয়া দেৱকুমাৰ শৰ্মাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ দৰং জিলাৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। ধেমাজি জিলাক স্বাৱলম্বী ৰূপ দিয়াৰ উদ্দেশ্যে জিলা প্ৰশাসন, ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আত্মনিৰ্ভৰ ধেমাজি সমিতিৰ উদ্যোগত কাইলৈৰ পৰা 12 জানুৱাৰীলৈ ধেমাজিৰ কছাৰী মৈদানত আত্মনিৰ্ভৰ ধেমাজি শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আত্মনিৰ্ভৰ ধেমাজি জিলাখনৰ কৃষি, পশুপালন, মৎস্যপালন, ৰেচম শিল্প আদিৰ সৈতে জড়িত কৃষক, মহিলা আৰু উদ্যোগী যুৱক যুৱতীৰ বিশেষ মঞ্চ। এই কাৰ্যসূচীত কৃষক সমাৰোহ, কৃষি বাণিজ্য মেলা, আত্মসহায়ক গোটৰ মেলা, বিভিন্ন বিষয়ৰ আলোচনা সত্ৰ আৰু প্ৰযুক্তি প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ফটো প্ৰদৰ্শনী, বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। 40 কোটি টকা ব্যয় সাপেক্ষে অসমমালা আঁচনিৰ অধীনত লখিমপুৰৰ নোৱালিৰ পৰা কলিতাগাঁও চাৰিআলিলৈ পথ উন্নীতকৰণৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন, গুৱাহাটীত আজিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় বস্ত্ৰ সন্মিলন, ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে কাইলৈ চতুৰ্থ বৰ্গৰ 4,374 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ আৰু শিলচৰত আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, প্ৰয়াত ৰাজনীতিবিদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা কবীন্দ্ৰ পুৰকায়স্থৰ শেষকৃত্য। এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।